নহয় হাঁহি তামাশাৰ ভাগৰ জুৰুৱা গান, কি যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান, এইটো নহয় হাঁহি তামাশাৰ ভাগৰ জুৰুৱা গান, কি যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান, ই যে শত অপমান লাঞ্ছনাহানি উজৰা অসীম পাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি উৰুৱা অনল ভাৱ, এইটো নহয় হাঁহি তামাশাৰ ভাগৰ জুৰুৱা গান, জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান। সুধাৰ কাৰণে দেৱ দানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাশলাগল পান, ই যে মাতৃ চৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ই যে ভাই ভাই কবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ, ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক চোপে ৰখে ৰঙে চঙে এক কৰি দিয়া চাম, ই যে মহামানৱতা মূৰ্চিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান, ই যে সুপ্ত জীৱন চকুৱা জগোৱা বজ্ৰ নিনাদ পান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখৰ অভিযান, ই যে নৰ নাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ কৰা অভিলাষ, যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ ব্যথাৰ ঘান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান, ই যে শত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাপান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান, ই যে শত অপমান লাঞ্ছনাহানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি উৰুৱা অনল ভাৱ, এইটো নহয় হাঁহি তামাশাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান।